وأذان من الله ورسوله إلى الناس يوم الحج الأكبر أن الله بريء من المشركين ورسوله فإن تبتم فهو خير لكم وإن توليتم فاعلموا أنكم غير معجز الله وبشر الذين كفروا بعذاب أليم
মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাসূলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে নিশ্চয় আল্লাহৰ সৈতে মুশ্ৰিকসকলৰ কোনো সম্পৰ্ক নাই, লগতে তেওঁৰ ৰাসূলৰো কোনো সম্পৰ্ক নাই। এতেকে তোমালোকে যদি তওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ'ব, আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে তোমালোকে কদাপিও আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু হে নবী, কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।